এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনত বিজেপিয়ে অকলেই 69ৰ পৰা 74খন আসন লাভ কৰিব বুলি প্ৰাক নিৰ্বাচনী সমীক্ষাত অনুমান কৰা হৈছে। দেশৰ আগশাৰীৰ পিপলছ পালছ নামৰ এটা সংস্থাই চলোৱা এই সমীক্ষা অনুসৰি এন ডি এয়ে অসমত কমেও 90খন আসন লাভ কৰিব। ইয়াৰ বিপৰীতে কংগ্ৰেছে 25ৰ পৰা 29খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। সমীক্ষাত প্ৰকাশ পোৱা মতে আসন্ন নিৰ্বাচনত এ আই ইউ ডি এফ আৰু ইউ পি পি এল দলে ৰাজনৈতিক অস্তিত্ব বজাই ৰখাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হ'ব পাৰে। উল্লেখযোগ্য যে সংস্থাটোৱে যোৱা 15 নৱেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ প্ৰায় 45 দিন ধৰি ৰাজ্যৰ 35খন জিলাত সমীক্ষা চলাই এই তথ্য লাভ কৰিছে। ইপিনে কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক অধ্যক্ষ হিচাপে লৈ আসন্ন অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনি সমিতি গঠন কৰিছে। সমিতিত সপ্তগিৰি শংকৰ উলাকা, ইমৰাণ মাছুদ আৰু ডঃ চিৰভেল্লা প্ৰসাদক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ দায়িত্ববাহী এ আই চি চিৰ সাধাৰণ সম্পাদক, প্ৰদেশ কংগ্ৰেছৰ সভাপতি, কংগ্ৰেছ বিধায়িনী দলৰ নেতা আৰু এ আই চি চিৰ সম্পাদকসকলো প্ৰাৰ্থী বাছনি সমিতিত সহযোগী সদস্য হিচাপে থাকিব। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিৰোধী মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ সৈতে অনানুষ্ঠানিকভাৱে আলোচনা হোৱা বুলি আৰু এই সন্দৰ্ভত শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে।
যোৱাকালি এখন ডিব্ৰুগড়ত নাগৰিক সন্মিলনৰ এখন গণ অভিৱৰ্তন আয়োজন কৰিছিল, তাত ময়ো অংশগ্ৰহণ কৰিছিলো আৰু গৌৰৱ গগৈ ডাঙৰীয়া সকলো ৰাজনৈতিক দলৰে নেতা সকলে অংশগ্ৰহণ কৰিছিলে। অৱশ্যে আমি যিহেতু অনানুষ্ঠানিক কিছু কথা মই কৈছো, মোৰ মনৰ কথা, অসমৰ ৰাইজে এতিয়া কি বিচাৰি আছে, কি হোৱাটো প্ৰয়োজন, এই কথা বতৰাবোৰ মই মোৰ ফালৰ পৰা কৈছো। তেওঁ কথাবোৰ গুৰুত্ব সহকাৰে তেওঁ গ্ৰহণ কৰিছে, উপলব্ধি কৰিছে আৰু কৈছে যে খুব গোটেই কথা বতৰাবোৰ আমি তাৎক্ষণিকভাৱে এই কথা বতৰাবোৰ আগবঢ়াই লৈ যাম। আমাৰ যিহেতু ইতিমধ্যে আনুষ্ঠানিকভাৱে বহু কথা হৈছে আৰু মিত্ৰতা হোৱাৰ কথাটো ইতিমধ্যে চূড়ান্ত হোৱাৰ কথা কৈছে, ইতিমধ্যে সকলোৱে কৈছে আৰু কাৰ্যকৰীকৰণ মানুহৰ মাজত যোৱাৰ কথা, বিভিন্ন ধৰণৰ সভা আয়োজন কৰা, সেই বিষয়বোৰৰহে আচলতে চূড়ান্ত ৰূপৰেখা কৰাৰ আচলতে সময় আহি পৰিছে। তাৰ লগে লগে যেতিয়া আমি লগালগি হৈছো সেই সম্পৰ্কতো কথা বতৰা চলিছে।
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ কালি 11 দিনলৈকে 5,70,00,000 টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। শীতকো নেওচি গ্ৰন্থমেলাথলীত বহু লোকৰ সমাগম হয়। কালি গ্ৰন্থমেলাৰ প্ৰাংগণত মহিলাসকলৰ ভিন্নসুৰী কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ লগতে বিয়লি 3 বজাৰ পৰা বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয়। অপৰাজিতা পূজাৰীয়ে সঞ্চালন কৰা এই অনুষ্ঠানত হায়দৰাবাদৰ বিশিষ্ট কবি ৰমেশ কাৰ্তিক আৰু উত্তৰ প্ৰদেশৰ আগশাৰীৰ কবি গৌৰৱ পাণ্ডে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰ পাছতে বিদ্যালয়ৰ সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি গ্ৰন্থমেলাত শিশু দিন উদযাপন কৰা হ'ব। এই কাৰ্যসূচী গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত কবি সাহিত্যিক পাৰ্থসাৰথী মহন্তই উদ্বোধন কৰিব। বিয়লি 2 বজাত জন্ম শতবৰ্ষ উপলক্ষে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি আৰু 5 বজাৰ পৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বান তথা জলক্ষেত্ৰৰ দুৰ্ঘটনা প্ৰশমনত সহায় হোৱাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী এছ ডি আৰ এফলৈ 40খন যন্ত্ৰচালিত উদ্ধাৰকাৰী ৰবৰ নাও আগবঢ়াইছে। গুৱাহাটী প্ৰৱেশদ্বাৰত কালি আয়োজিত এটা অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এছ ডি আৰ এফৰ ব্যৱহাৰৰ বাবে অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগক আনুষ্ঠানিকভাৱে এই নাওসমূহ গতাই দিয়ে। অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই বানৰ উপৰি অন্য দুৰ্যোগ তথা জলক্ষেত্ৰ দুৰ্ঘটনাজনিত পৰিস্থিতিত সহজে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই লৈ যাব পৰা এই নাওসমূহে এছ ডি আৰ এফৰ সামৰ্থ্য বৃদ্ধিত অৰিহণা যোগাব বুলিও আশা প্ৰকাশ কৰে। তেওঁ কয় যে 30 অশ্বক্ষমতাৰ ইঞ্জিনৰ লগত লাইফ জেকেটসহ উদ্ধাৰ অভিযানত ব্যৱহৃত অত্যাধুনিক আহিলাৰে সমৃদ্ধি এনে ৰবৰ নাওৰ জৰিয়তে এবাৰতে 8ৰ পৰা 10গৰাকী লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ আনিব পৰা যাব। ৰাজ্যত বৰ্তমানলৈকে 160,000 বিঘা ভূমি দখলমুক্ত কৰা হৈছে যদিও এতিয়াও 12,00,000 ভূমি দখলমুক্ত কৰিব লগা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দুধনৈত কালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশ লৈ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ প্ৰতিখন জিলাত দখলীকৃত ভূমিৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব। নামনি অসমৰ জিলাসমূহত ভালেসংখ্যক অচিনাকি লোক প্ৰৱেশ কৰি থকা বুলি উঠা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ হাতত এতিয়াও বহুত সুবিধা আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 12:05 শুনিবলৈ পাব।